বাতৰি পঢ়িছো অনুজা লোকমুদ্ৰাই। এতিয়া প্ৰধান বাতৰিসমূহ হৈছে, বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে ভাৰতক 2047 চনৰ ভিতৰত এখন বিকশিত ৰাষ্ট্ৰৰূপে গঢ়ি তোলাৰ দৃষ্টিভংগীৰে তেওঁ অহৰ্নিশে প্ৰচেষ্টা অব্যাহত ৰাখিছে। অসমত তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰৰ বাবে বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি গুৱাহাটী লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী বিজুলী কলিতা মিতিৰ হৈ নিৰ্বাচনী প্ৰচাৰত অংশ লৈছে। কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে আজি কৰ্ণাটকত আৰু জ্যেষ্ঠ নেতা ৰাহুল গান্ধীয়ে গুজৰাটত নিৰ্বাচনী প্ৰচাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। নেশ্যনেল টেষ্টিং এজেন্সী আৰু বিশ্ববিদ্যালয় অনুদান আয়োগে UGC নীট পৰীক্ষা অহা 16 দিনৰ পৰিৱৰ্তে 18 দিনত অনুষ্ঠিত কৰা হ'ব বুলি ঘোষণা কৰিছে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত কিছু সময়ৰ পাছতে কলকাতাৰ ইডেন গাৰ্ডেন্সত হ'বলগীয়া এখন খেলত কলকাতা নাইট ৰাইডাৰ্ছ আৰু দিল্লী কেপিটেলছ মুখামুখি হ'ব। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে ভাৰতক 2047 চনৰ ভিতৰত এখন বিকশিত ৰাষ্ট্ৰৰূপে গঢ়ি তোলাৰ দৃষ্টিভংগীৰে তেওঁ অহৰ্নিশে প্ৰচেষ্টা অব্যাহত ৰাখিছে। আজি কৰ্ণাটকৰ বাগালকোটত এখন জনসভাক সম্বোধন কৰি শ্ৰীমোদীয়ে কয় যে বিজেপিয়ে উন্নয়নৰ হকে কাম কৰাৰ বিপৰীতে কংগ্ৰেছে ভোট বেংকৰ লক্ষ্য আগত ৰাখিহে কাম কৰে। আনহাতে মহাৰাষ্ট্ৰৰ ছলাপুৰত আন এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি শ্ৰীমোদীয়ে কয় যে কোনো লোকে দেশৰ সংবিধান সলনি কৰা আৰু সংৰক্ষণ ব্যৱস্থাৰ অন্ত পেলোৱাৰ দৰে কাম কৰিব নোৱাৰে। কাৰোৰে অধিকাৰ খৰ্ব নকৰাকৈ দৰিদ্ৰসকলৰ বাবে 10% সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে বুলিও শ্ৰীমোদীয়ে উল্লেখ কৰে। তেওঁ কয় যে NDA চৰকাৰে প্ৰতিখন গাঁও প্ৰতিখন ঘৰলৈ গৈ অনুসূচিত জাতি অনুসূচিত জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ পৰিয়ালসমূহে যাতে বিভিন্ন জনকল্যাণমূলক আঁচনিৰ সুবিধা লাভ কৰিব পাৰে সেই কথা সুনিশ্চিত কৰিছে। NDAৰ কাৰ্যকালতে সমাজৰ আটাইতকৈ বঞ্চিত শ্ৰেণীয়েও বিনামূলীয়া ৰচদ পাতি স্বাস্থ্যসেৱা পকীঘৰ শৌচালয় বিদ্যুৎ ৰন্ধন গেছ পানী এই সকলোবোৰ সুবিধা লাভ কৰিবলৈ সমৰ্থ হোৱা বুলিও শ্ৰীমোদীয়ে লগতে কয়। ইয়াৰ পাছত প্ৰধানমন্ত্ৰীগৰাকীয়ে মহাৰাষ্ট্ৰৰ ছাটাৰাতো আন এখন জনসভাক সম্বোধন কৰে। দেশজুৰি লোকসভা নিৰ্বাচনৰ বিভিন্ন পৰ্যায়ৰ বাবে প্ৰচাৰ অভিযান তীব্ৰগতিত অব্যাহত আছে। বিভিন্ন দলৰ তাৰকা প্ৰচাৰকসকলে দলীয় প্ৰাৰ্থীৰ বাবে ভিন ভিন নিৰ্বাচনী প্ৰচাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে। অসমত তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰৰ বাবে বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আজি গুৱাহাটীত উপস্থিত হৈছে। ৰাজ্যিক বিজেপিৰ নেতৃবৰ্গই তেওঁক বিমানবন্দৰতে আদৰণি জনায়। শ্ৰীশ্বাহে গুৱাহাটী লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী বিজুলী কলিতা মিতিৰ হৈ নিৰ্বাচনী প্ৰচাৰত অংশ লৈছে। তেওঁ গুৱাহাটীৰ চাইকেল ফেক্টৰী তিনিআলিৰ পৰা লালগণেশলৈ প্ৰায় 2 কিলোমিটাৰ জোৰা ৰোড শ্বত অংশগ্ৰহণ কৰি প্ৰচাৰ চলাইছে। শ্ৰীশ্বাহৰ সৈতে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু গুৱাহাটী লোকসভা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী বিজুলী কলিতা মিধি বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাও ৰোড শ্বত উপস্থিত আছে। ৰোড শ্বৰ সময়ছোৱাত পথৰ দুয়োকাষে হাজাৰ হাজাৰ জনসাধাৰণে ব্যাপক উৎসাহ উদ্দীপনাৰে শ্ৰীশ্বাহক অভিবাদন জনাবলৈ উপস্থিত আছে। ঠায়ে ঠায়ে বিভিন্ন জনগোষ্ঠীৰ নৃত্য গীতেৰে সমৃদ্ধ সাংস্কৃতিক কাৰ্যসূচীৰে মন্ত্ৰীগৰাকীক আদৰণি জনোৱা হৈছে। ইপিনে গুৱাহাটী লোকসভা সমষ্টিৰ প্ৰাৰ্থী বিজুলী কলিতা মিধিয়ে আজি ডিমৰীয়া সমষ্টিত নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ লগতে ৰাইজৰ সৈতে মত বিনিময় কৰে। একেখন আসনৰ বাবে কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰেও আজি বিভিন্ন অঞ্চলত প্ৰচাৰ চলায়। তেওঁ খানাপাৰাত ৰাইজৰ সৈতে মত বিনিময় কৰি সংবিধান ৰক্ষাৰ স্বাৰ্থত বিবেকেৰে ভোট দিবলৈ আহ্বান জনায়। বিজেপিৰ জ্যেষ্ঠ নেতা তথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি নলবাৰী জিলাৰ কেইবাটাও স্থানত বৰপেটা সমষ্টিৰ বিজেপি মিত্ৰজোঁট সমৰ্থিত প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ হৈ প্ৰচাৰ চলায়। কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেই আজি কৰ্ণাটকৰ য়াদগিৰি জিলাৰ গুলবৰ্গা সংসদীয় সমষ্টিৰ গুৰমিট কলত এখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লয়। ভাষণ প্ৰসংগত শ্ৰীখাৰ্গেই দেশত বৃদ্ধি পোৱা নিবনুৱা সমস্যা আৰু বৰ্ধিত মূল্যবৃদ্ধিৰ ফলত জনসাধাৰণ ক্ষোভিত হৈছে বুলি প্ৰকাশ কৰে। তেওঁ কয় যে যদিহে IMDA বিৰোধী ঐক্যমঞ্চ শাসনলৈ আহে তেতিয়া প্ৰতিটো ঘৰৰ এগৰাকী মহিলাক 1 লাখ টকাকৈ প্ৰদান কৰা হ'ব। শ্ৰীখাৰ্গেই 1972 চনৰ পৰা 2004 চনলৈকে গুৰমিট খেল বিধানসভা সমষ্টিত প্ৰতিনিধিত্ব কৰিছিল। তেওঁ কয় যে বিধায়ক হিচাপে আৰু কেবিনেট মন্ত্ৰী হিচাপে তেওঁ সমষ্টিটোৰ প্ৰতিখন গাঁৱত বৈদ্যুতিকীকৰণ কৰাৰ লগতে খোৱাপানী যোগান ৰাস্তা ঘাটৰ উন্নয়ন আৰু দৰিদ্ৰ লোকক বাসগৃহ প্ৰদান কৰিছিল। তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কংগ্ৰেছ দল ক্ষমতালৈ আহিলে সম্পত্তি জব্দ কৰিব বুলি কোৱা কথা খণ্ডন কৰিছে। তেওঁ স্পষ্ট কৰি দিয়ে যে কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰত এই সন্দৰ্ভত কোনো কথা উল্লেখ নাই। কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰাহুল গান্ধীয়ে আজি উত্তৰ গুজৰাটৰ পাটানত এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে। শ্ৰীগান্ধীয়ে দেশত বৃদ্ধি পোৱা মুদ্ৰাস্ফীতিৰ হাৰ আৰু নিবনুৱা সমস্যাৰ বাবে বিজেপি চৰকাৰৰ কঠোৰ ভাষাৰে সমালোচনা কৰে। তেওঁ NDA চৰকাৰৰ বিৰুদ্ধে একাংশ বৃহৎ বাণিজ্যিক প্ৰতিষ্ঠানৰ বুজন সংখ্যক ঋণ ৰেহাই দিয়া আৰু কৃষক তথা সাধাৰণ শ্ৰমিকসকলৰ প্ৰতি অন্যায় বিচাৰ কৰা বুলি অভিযোগ তোলে। আনহাতে গুজৰাট বিজেপিৰ সভাপতি CR পাটিলে ৰাজ্যখনত দলীয় প্ৰাৰ্থীসকলৰ হৈ প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে। ইপিনে ইন্দোৰৰ ইন্দোৰৰ কংগ্ৰেছৰ প্ৰাৰ্থী অক্ষয় কান্তি বামে মনোনয়ন প্ৰত্যাহাৰ কৰাৰ লগতে আজি বিজেপিত যোগদান কৰে। চতুৰ্থ পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছ দলৰ বাবে এয়া এটা মুখ্যম আঘাত হিচাপে পৰিগণিত হৈছে। উত্তৰ প্ৰদেশত আজি জ্যেষ্ঠ বিজেপি নেতা তথা কেন্দ্ৰীয় মন্ত্ৰীদ্বয় ৰাজনাথ সিং আৰু স্মৃতি ইৰাণীয়ে তেওঁলোকৰ মনোনয়ন পত্ৰ দাখিল কৰে। ৰাজনাথ সিঙে লক্ষ্ণৌ লোকসভা সমষ্টিৰ পৰা তৃতীয়বাৰৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰে। জ্যেষ্ঠ বিজেপি নেতা তথা উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামী আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ মনোনয়ন পত্ৰ দাখিলৰ সময়ত শ্ৰীসিঙৰ সৈতে উপস্থিত থাকে। আনহাতে কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীয়ে আমেথিৰ পৰা মনোনয়ন পত্ৰ দাখিল কৰে। উল্লেখযোগ্য যে 2019 চনৰ লোকসভা নিৰ্বাচনত শ্ৰীমতী ইৰাণীয়ে তেতিয়াৰ কংগ্ৰেছ সভাপতি ৰাহুল গান্ধীক আমেথি লোকসভা সমষ্টিত পৰাজিত কৰিছিল। নেশ্যনেল টেষ্টিং এজেন্সী আৰু বিশ্ববিদ্যালয় অনুদান আয়োগে ইউ জি চি নেট পৰীক্ষা অহা 16 জুনৰ পৰিৱৰ্তে 18 জুনত অনুষ্ঠিত কৰা হ'ব বুলি ঘোষণা কৰিছে। পৰীক্ষাৰ্থীসকলৰ মতামতৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। নেশ্যনেল টেষ্টিং এজেন্সীয়ে সেই দিনটোত অনলাইন পদ্ধতিৰে সমগ্ৰ দেশত এই পৰীক্ষা অনুষ্ঠিত কৰিব। নিৰ্বাচন আয়োগে ষষ্ঠ পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে অধিসূচনা জাৰি কৰিছে। এই পৰ্যায়ত 6খন ৰাজ্য আৰু 1খন কেন্দ্ৰীয়শাসিত অঞ্চলৰ মুঠ 57টা সংসদীয় সমষ্টিৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ'ব। দিল্লীৰ 7খন আসন, হাৰিয়ানাৰ 10খন, উত্তৰ প্ৰদেশৰ 14খন, বিহাৰ আৰু পশ্চিমবংগৰ 8খনকৈ, ওড়িশাৰ 6খন আৰু ঝাৰখণ্ডৰ 4খন আসনৰ বাবে ষষ্ঠ পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব। এই পৰ্যায়ত প্ৰাৰ্থীসকলে অহা 6 মে'লৈ মনোনয়ন দাখিল কৰিব পাৰিব। 7 মে'ত মনোনয়ন পত্ৰৰ পুনৰীক্ষণ হ'ব আৰু ইচ্ছুক প্ৰাৰ্থীয়ে মে' মাহৰ 9 তাৰিখলৈ মনোনয়ন প্ৰত্যাহাৰ কৰিব পাৰিব। উল্লেখযোগ্য যে অহা 25 মে'ত এই পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব আৰু 4 জুনত সকলো পৰ্যায়ৰ একেলগে ভোটগণনা কৰা হ'ব। জম্মু কাশ্মীৰৰ উধমপুৰ জিলাৰ বসন্তগড়ৰ গভীৰ অৰণ্যত আজি দ্বিতীয় দিনাও 2টা সন্ত্ৰাসবাদী গোটক প্ৰতিহত কৰাৰ বাবে তালাচী অভিযান অব্যাহত আছে। আকাশবাণীৰ জম্মুৰ সংবাদদাতাই জানিবলৈ দিয়া অনুসৰি কালি নিচেই পুৱা জিলাখনৰ ভিতৰুৱা পানাৰা গাঁৱত সন্ত্ৰাসবাদীৰ সৈতে হোৱা সংঘৰ্ষত এজন গাঁওৰক্ষী বাহিনীৰ লোক নিহত হৈছিল। ইয়াৰ পাছৰে পৰা অঞ্চলটোত সেনাবাহিনী, চি আৰ পি এফ আৰু আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে যদিও নতুনকৈ কোনো সংঘৰ্ষৰ সূত্ৰপাত হোৱা নাই। আজি পুৱাৰ ভাগত সুৰক্ষা বাহিনীৰ অতিৰিক্ত দল অঞ্চলটোলৈ প্ৰেৰণ কৰা হয়। জম্মুখনৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান আনন্দ জৈনে কৈছে যে অলপতে সীমান্তৰ সিপাৰৰ পৰা অনুপ্ৰৱেশ কৰা 2টা সন্ত্ৰাসবাদী গোট অঞ্চলটোত আছে বুলি অনুমান কৰা হৈছে। তেওঁ কয় যে প্ৰাথমিক তদন্তত এই 2টা গোটত 4-6টা সন্ত্ৰাসবাদী থকা বুলি তথ্য পোৱা গৈছে আৰু তেওঁলোকক কৰায়ত্ত কৰাৰ বাবে বিভিন্ন কৌশল অৱলম্বন কৰা হৈছে। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত কিছু সময়ৰ পাছতে কলকাতাৰ ইডেন গাৰ্ডেন্ছত হ'বলগীয়া এখন খেলত কলকাতা নাইট ৰাইডাৰ্ছ আৰু দিল্লী কেপিটেলছ মুখামুখি হ'ব। উল্লেখযোগ্য যে কলকাতা নাইট ৰাইডাৰ্ছ পইণ্ট তালিকাৰ দ্বিতীয় স্থানত থকাৰ বিপৰীতে দিল্লী কেপিটেলছ 6ষ্ঠ স্থানত আছে। আজিৰ খেলখন দুয়ো দলৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণৰূপে বিবেচিত হৈছে। বি ডব্লিউ এফ থমাছ আৰু উবেৰ কাপ বেডমিণ্টন প্ৰতিযোগিতাত 2024ত ভাৰতীয় পুৰুষ দলে গ্ৰুপ চিৰ খেলত ইংলেণ্ড দলৰ বিৰুদ্ধে 5-0 ফলাফলত জয়লাভ কৰি কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত কৰে। প্ৰতিযোগিতাৰ প্ৰথমখন খেলত থাইলেণ্ড দলক পৰাস্ত কৰা ভাৰতীয় পুৰুষ দলটোৱে এতিয়া গ্ৰুপৰ বিজয়ী নিৰ্ণায়ক খেলত ইণ্ডোনেছিয়াৰ মুখামুখি হ'ব। আনহাতে ভাৰতীয় মহিলা দলেও একেৰাহে 2খনকৈ খেলত জয়লাভ কৰি গ্ৰুপৰ অন্তিম 8টা দলৰ ভিতৰত স্থান লাভ কৰিছে। দলটোৱে কাইলৈ গ্ৰুপ এৰ অন্তিমখন খেলত চীনৰ বিৰুদ্ধে খেলিব। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অহা 3 দিন পৰ্যন্ত পশ্চিমবংগ, ওড়িশা, বিহাৰ আৰু ঝাৰখণ্ডৰ বিভিন্ন অঞ্চলত গ্ৰীষ্ম প্ৰৱাহ অব্যাহত থাকিব বুলি আগলি বতৰা দিছে। ইয়াৰ উপৰি কৰ্ণাটকৰ মধ্যভাগ, তামিলনাডু, অন্ধ্ৰপ্ৰদেশ, তেলেংগানা, কেৰালা আৰু উত্তৰ প্ৰদেশৰ পূব প্ৰান্তত গ্ৰীষ্ম প্ৰৱাহ অব্যাহত থাকিব বুলি অৱগত কৰিছে। বতৰ বিজ্ঞান বিভাগে কৈছে যে অনাগত দুদিনত পূব ভাৰতৰ তাপমাত্ৰা প্ৰায় 1-2 ডিগ্ৰী চেলচিয়াছ বৃদ্ধি পাব আৰু ইয়াৰ পাছত ইয়াৰ কোনো বিশেষ পৰিৱৰ্তন হোৱাৰ সম্ভাৱনা নাই। আনহাতে অসম, অৰুণাচল প্ৰদেশ, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাত অহা বুধবাৰৰ পৰা প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা আছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেইটা আকৌ এবাৰ। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে ভাৰতক 2047 চনৰ ভিতৰত এখন বিকশিত ৰাষ্ট্ৰৰূপে গঢ়ি তোলাৰ দৃষ্টিভংগীৰে তেওঁ অহৰ্নিশে প্ৰচেষ্টা অব্যাহত ৰাখিছে। অসমৰ তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰৰ বাবে বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি গুৱাহাটী লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী বিজুলী কলিতা মিহিৰ হৈ নিৰ্বাচনী প্ৰচাৰত অংশ লৈছে। নেশ্যনেল টেষ্টিং এজেন্সী আৰু বিশ্ববিদ্যালয় অনুদান আয়োগে ইউ জি চি নেট পৰীক্ষা অহা 16 জুনৰ পৰিৱৰ্তে 18 জুনত অনুষ্ঠিত কৰা হ'ব বুলি ঘোষণা কৰিছে আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত কিছু সময়ৰ পাছতে কলকাতা নাইট ৰাইডাৰ্ছ আৰু দিল্লী কেপিটেলছ মুখামুখি হ'ব। আমাৰ এতিয়া বাতৰি ইমানতে অন্ত পৰিছে।